আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তিনিচুকীয়া জিলাৰ শদিয়া চপাখোৱাৰ বুঢ়াবুঢ়ী থানৰ সংৰক্ষণ আৰু চৌহদৰ উন্নয়নৰ উদ্দেশ্যে প্ৰায় 9 কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এটা প্ৰকল্পৰ ভূমিপূজনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে ভূমি দখলমুক্ত কৰা হ'ব। ৰাজ্যত প্ৰায় 29 লাখ বিঘা ভূমি বেদখলৰ কবলত পৰিছে বুলি তেওঁ মন্তব্য কৰে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো সন্দেহজনক লোকে ভূমি দখল কৰি থকা তথ্য লাভ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। চাৰিদিনীয়া উজনি অসম ভ্ৰমণসূচীৰে শদিয়াত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক বুঢ়াবুঢ়ী থান পৰিদৰ্শন কালত মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক বলিন চেতিয়া, সুৰেণ ফুকনকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই সংগ দিয়ে। ডঃ শৰ্মাই উজনি অসম ভ্ৰমণৰ সময়ছোৱাত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ভূমিপূজনত ভাগ ল'ব। ইয়াৰ উপৰি তেওঁ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত কেইবাখনো পৰ্যালোচনা বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিৱেশ আৰু সবলীকৰণৰ বাবে ফেশ্বনৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উত্তৰ পূব উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। উত্তৰ পূবৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ সবলীকৰণৰ লক্ষ্যৰে আয়োজন কৰা উচ্চ পৰ্যায়ৰ কাৰ্যবাহী বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি কয় যে অঞ্চলটোৰ পৰম্পৰাগত কলা, পৰিৱেশ সচেতনতা আৰু উৎকৃষ্ট হস্তশিল্প দক্ষতাই ইয়াক সেউজ ফেশ্বন বিপ্লৱৰ অগ্ৰণী হিচাপে গঢ়ি তুলিব পাৰে। তেওঁ কয় যে আমি আমাৰ সাংস্কৃতিক ঐতিহ্যক জীৱিকা, উদ্ভাৱন আৰু বিশ্বমঞ্চত দেশৰ পৰিচয় সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব লাগিব। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ'ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং, মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দুহোমা আৰু অসমৰ বস্ত্ৰমন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি লেষ্টোৰ ৰাজধানী মাছেৰুত দেশখনৰ ৰজা লেষ্টি তৃতীয় আৰু প্ৰধানমন্ত্ৰী ছেমুৱেল চকুৱানে মাতেকানেক সাক্ষাৎ কৰে। তেওঁ ভাৰত আৰু লেষ্টোৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে গঠনমূলক আলোচনাত মিলিত হয়। আলোচনাত উভয় দেশৰ মাজৰ সহযোগিতা বৃদ্ধিৰ উপায় আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহে আগস্থান লাভ কৰে। ৰাজ্যৰ বিভিন্ন স্থানত হোৱা পথ দুৰ্ঘটনাত দুজন লোকে প্ৰাণ হেৰুৱাইছে। চিৰাং জিলাৰ ছিদলিৰ কাশীকোটাৰ সমীপত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি হোৱা এটা পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয় আৰু অন্য কেইবাজনো আহত হয়। নিহত যুৱকজন বাছুগাঁৱৰ নমিত গোয়াৰী বুলি চিনাক্ত কৰা হৈছে। ইপিনে যোৰহাট জিলাৰ তিতাবৰ চাৰিআলিত হোৱা এটা পথ দুৰ্ঘটনাত আজি এজন লোক নিহত হয়। নিহত লোকজনক তিতাবৰৰ বিবিজানৰ পুতুল মানকী বুলি জানিব পৰা গৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত বুকুত 15 দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত হৈছে। অহা 30 জুলাইলৈ চলিবলগীয়া এই কৰ্মশালাত এন এছ ডিৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত নাট্যকৰ্মী ভাস্কৰ গোস্বামীয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে। কৰ্মশালাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰায় 50 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। কৃষি আৰু আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি যোৰহাট কৃষি আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাজ্যৰ কেইবাটাও প্ৰান্তত সৃষ্টি হোৱা খৰাং সদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাতো মন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ সবিশেষ বুজ লয়। খৰাং সদৃশ পৰিস্থিতিৰ ক্ষেত্ৰভিত্তিক মূল্যায়ন কৰি কৃষকসকলক সহায় সহযোগ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। লগতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ চাবাগিচা অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে চলি থকা বিভাগীয় অভিযানৰ অগ্ৰগতিৰো বুজ লয়। বৈঠকত আবকাৰী অধীক্ষক আৰু পৰিদৰ্শকক এই অভিযান তীব্ৰতৰ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি বিভিন্ন সমস্যা সমাধানৰ দাবীৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আদিবাসীসকলক জনজাতীয় মৰ্যাদা প্ৰদান, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, ভূমিপট্টা দিয়াকে ধৰি বিভিন্ন দাবী পূৰণ কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ইণ্ডিয়ান অইল দুৰাণ কাপৰ 136 সংখ্যক সংস্কৰণ কাইলৈ আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া উদ্বোধনী খেলত ইষ্ট বেংগল এফ চি ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 5:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত।